প্ৰিয় শ্ৰোতা, আপোনাক স্বাগতম জনাইছোঁ আমাৰ নতুন অনুষ্ঠান সাৰথিলৈ। প্ৰাকৃতিক দুৰ্যোগ সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ ডক্টৰ অনামিকা ৰয় সোঁৱৰণী ন্যাস আৰু ৰেডিঅ' জ্ঞানতৰংগৰ সহযোগত অনুষ্ঠানটি প্ৰস্তুত কৰা হৈছে।
নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাক আমি আদৰণি জনাইছোঁ আমাৰ নতুন অনুষ্ঠান সাৰথিলৈ। আজি এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰিছে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডক্টৰ দিগন্ত গোস্বামী ছাৰে। ডক্টৰ দিগন্ত গোস্বামীয়ে বিগত কিছু বছৰ ধৰি তেওঁ গুৱাহাটীৰ কৃত্ৰিম বানপানী আৰু ভূমিস্খলনৰ ওপৰত কিছু অধ্যয়ন আৰু গৱেষণামূলক কাৰ্যৰ সৈতে জড়িত হৈ আছে। আমাৰ সৌভাগ্য যে তেখেতে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ এই অনুষ্ঠানত অকণমান সময় দিছে। আজিৰ এই খণ্ডটিত আমি ডক্টৰ দিগন্ত গোস্বামীৰ সৈতে গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সন্দৰ্ভত কিছু আলোচনা কৰিম। ছাৰ, প্ৰথমে আপোনাক আমি আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ।
নমস্কাৰ
ছাৰ। শ্বিলঙৰ পৰা দিছপুৰলৈ ৰাজধানী স্থানান্তৰিত হোৱাৰ পিছত পৰৱৰ্তী সময়ছোৱাত গুৱাহাটীত বৃত্তিগত কাৰণত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহৰ ফুট ব'বলৈ ধৰে আৰু জনসংখ্যা বৃদ্ধিৰ লগে লগে মহানগৰীত সৃষ্টি হ'বলৈ ধৰিলে ন ন সমস্যাৰ। আৰু তেনে এটা সমস্যা হৈছে ছাৰ কৃত্ৰিম বানপানী। এতিয়া এই মুহূৰ্তত মোৰ মনলৈ এটি প্ৰশ্ন আহিছে যে গুৱাহাটী মহানগৰীত কিয় কৃত্ৰিম বানপানী হ'বলৈ ধৰিছে ছাৰ?
এইখিনিতে মই প্ৰথমতেই এটা মোৰ আচলতে গল্প এটা মনত পৰিছে, সকলোৱে জনা গল্প। আমি সৰুতে পঢ়িছিলোঁ, টেকেলিৰ পৰা কাউৰীয়ে যে পানী খাইছিলে, আপুনিও হয়তো
শুনিছে
আছে, মানে প্ৰখৰ ৰ'দ আৰু কোনোপিনে পানী নাই, টেকেলিৰ তলত পৰি আছে পানীটো। এতিয়া কাউৰীটোৱেতো তলৰ পৰা পানী খাব নোৱাৰে, গতিকে কাউৰীটোৱে কি কৰিলে, কাষৰ পৰা শিল এটা লৈ আহিলে, শিল এটা নি পেলাই টেকেলিত পেলাই দিয়ে,
পেলাই দিয়ে,
অকণমান পানীটো ওপৰলৈ উঠিলে। তাৰপিছত আৰু কেইটামান শিল পেলালে, লাহে লাহে পানীখিনি ওপৰলৈ উঠি আহি পেলাই লাষ্টত পানী ইমান ওপৰলৈ উঠিলে যে কাউৰীটোৱে ধুনীয়াকৈ পানী খাব পৰা। সেই তেতিয়াই কাউৰীটোৱে বুজি পাইছিলে যে যদি আমি টেকেলিটো যদি শিলেৰে ভৰ্তি কৰি দিওঁ তেতিয়াহ'লে পানীটো ওপৰলৈ উঠি আহে। মই ভাবোঁ আমাৰ মানুহে আজিলৈকে সেইটো বুজি নুঠিলে। মানুহক দুটিলে আচলতে নহ'ব, কাৰণ কম্পালশ্যনো আছে, খালী ঠাইত ঘৰ বনাবই লাগিব। আচল কাৰণটো সেইটোৱে যে আমাৰ আগতে যথেষ্ট খালী ঠাই আছিলে আৰু লাহে লাহে সেই খালী ঠাইসমূহ যোনবিলাক দ ঠাই আছিলে, খেতি মাটি আছিলে বেছিভাগেই, সেইবিলাক ফিল আপ হ'ল, পানী থাকিবৰ কাৰণে এতিয়া জাগা নহ'ল, পানীবিলাক উঠি আহিছে।
মানে ছাৰ আমি জলাশয় পিটনি বিল ইত্যাদি যিবোৰ আছে নহয় জানো, সেইবোৰৰ কথা আপুনি মনত?
মই জলাশয় পিটনিৰ কথা পিছত ক'ম।
হয় ছাৰ,
আমি মই আচলতে মোৰ জন্ম শ্বিলঙত।
অ'কে ছাৰ।
তাৰপিছত মই 77ত গুৱাহাটীলৈ আহিলোঁ। সেইখিনি সময়ত মই দেখিছিলোঁ জু ৰোডৰ দুয়োটা এটলিষ্ট পূব পিনে তাৰমানে গোটেইখন খেতিপথাৰ আছিলে, ঘৰ নাছিলে, খুব কম আছিলে, মাজে মাজে আছিল। গতিকে পানী আহি পেলাই সেইবিলাকত প্ৰথমতে জমা হয় আৰু মোৰ যিমান দূৰ মনত পৰে এৰাউণ্ড 80-80 চনমানত আচলতে প্ৰথমবাৰ বোধ কৰোঁ জুৰোডৰ ওপৰত, এতিয়া জুৰোডটো যথেষ্ট তলতেই আছিলে, ওপৰে পানী
বাগৰি
আহিছে। গতিকে আমি আচলতে যিহেতু যথেষ্ট কনষ্ট্ৰাকশ্যন হৈছে, আগৰ সেই পানী জমা হ'ব পৰা জেগাবিলাক নাইকিয়া হ'ল, গতিকে পানীবিলাক যাব ক'ত? পানীৰ বৰষুণ দিয়া পানীটোতো আৰু সেইটো অলমষ্ট ফিক্স, গতিকে সেইটো এটা কথা। আৰু তাৰ লগতে কনষ্ট্ৰাকশ্যনটো অকল তেনেকুৱা জেগাতে হৈ থকা নাই, কনষ্ট্ৰাকশ্যনটো বাঢ়ি বাঢ়ি গৈ পেলাই এতিয়া জলাশয়টো বহুত জেগাত হৈছে, আগৰ যোনবিলাক পিটনি এৰিয়া আছিলে সেইবিলাকো ফিল আপ হ'ল। মই এইখিনিতে এটা কথা ক'ব লাগে যে আমি যেতিয়া আগতে বুৰঞ্জী পঢ়িছিলোঁ, ৰজা বহুতৰ আমি পঢ়িছিলোঁ যে ৰজাই কি কি ভাল কাম কৰিছিল, এইজন ৰজাই বহুত পুখুৰী খান্দিছিলে বুলি কয়, আমি পঢ়িছিলোঁ, তেতিয়া খুব ভালকৈ বুজি পোৱা নাছিলোঁ পুখুৰী খন্দাটো ইমান ভাল কাম মানে। আচলতে আমাৰ পুখুৰীবিলাক নাইকিয়া হ'ল এতিয়া, সেইটো কাৰণে ফ্লেচ ফ্লাডবিলাক হয়। এতিয়া গাঁৱত আগতে যেতিয়া ঘৰ বনাইছিলে, ভেটিটো ওখ কৰে এটা পুখুৰী এটা খান্দি পেলাই তাৰ মাটিটো আনি পেলায়, গতিকে পানীৰ এটা তাতেও এটা ভাৰসাম্যতা এটা আছিলে।
হয় ছাৰ,
যে ভেটিটো ওখ কৰিছে কিন্তু তাৰ লগতে পানী থাকিব পৰাকৈ এটা ইকুইভেলেণ্ট এটা জাগা এটা বনাই লৈছে, পুখুৰীটো খান্দি লৈছে। গতিকে আগতে যোনখিনি পানী তেখেতৰ এৰিয়াত তেখেতৰ প্লটত কনজিউম হৈছিলে বা
একমুঠি হৈছিলে,
জমা হৈছিলে, সেইখিনি ঠিকেই থাকিলে। আমি আজিকালি কি কৰিছোঁ, আমি খালী ফিল আপ কৰি গৈছোঁ, গোটেইখিনি ফিল আপ কৰি গৈছোঁ। ফিল আপ কৰাৰ কাৰণে আমাৰ ফ্লেচ প্লটটো বাঢ়িছে। আৰু এইখিনিতে এটা কথা ক'ব লাগিব যে আমি ফিল আপ কৰিয়েই ক্ষান্ত থকা নাই, আমি আকৌ পেভিং কৰিছোঁ, তাৰ ওপৰত কংক্ৰিটিং কৰিছোঁ, পাৰিলে তাৰ ওপৰত টাইলছ লগাই দিছোঁ। আমাৰ মেক্সিমাম ৰোড এতিয়া আজিকালি কেঁচা ৰোড ক'তো নাই, পকী ৰোড গোটেইবিলাক। আমাৰ ঘৰৰ প্লটৰ বাহিৰে, ঘৰৰ ভিতৰত পানী সোমাবই নোৱাৰে, ঘৰৰ যোনখিনি এৰিয়া আছে বাহিৰ এৰিয়াটো আপুনি বহুত জেগাত দেখিব যে গোটেইখিনি কংক্ৰিটিং কৰি পেলাই, কাৰণ আমাৰ বোকা হয়, বোকাটো আমি নিবিচাৰোঁ, গতিকে আমি ঢাকি পেলাওঁ কংক্ৰিটেৰে, তাতে আকৌ টাইলছ লগাইছোঁ। সেই গোটেই পানীবিলাক আহি নলা প্ৰথমতে ভৰিব আৰু তাৰপিছত ৰাস্তাৰে খুদ ববলে, গতিকে এইটো এটা আমাৰ ডাঙৰ প্ৰব্লেম এটা হৈছে। আৰু তাৰ লগতে আমি আৰু এটা কথা চিন্তা কৰিব লাগিব, বানপানীটোৱে সমস্যা নহয় আচলতে, আমাৰ বানপানী বাঢ়িছে আৰু খোৱা পানী কমিছে, কাৰণ পানীটো আজিকালি ইনফিল্ট্ৰেশ্যন হ'ব নোৱাৰা হ'ল, সেইকাৰণে ছাৰ্ফেচ ৰান অফ বুলি কয়। এইটো ওপৰে যোৱা পানীটো বাঢ়িছে আৰু তললৈ যোৱা পানীটো কমি গৈছে, সেইটো এটা ডাঙৰ কথা। এতিয়া গুৱাহাটীতে মই প্ৰথম যেতিয়া মোৰ মনত পৰে, যেতিয়া টিউবৱেল আছিলে, টিউবৱেল 55 ফুট বা 60 ফুটত ধুনীয়াকৈ পানী পোৱা গৈছিলে, তাৰপিছত লাহে লাহে সেই লেয়াৰটোত পানী নোপোৱা হ'ল, গোটেই গুৱাহাটীতে সেইটো নোপোৱা হ'ল। তাৰপিছত 120 ফুট 130 ফুট সেইটো লেয়াৰ লৈ গ'ল, মানুহে ডিপ টিউবৱেল কৰে 120 ফুট 130 ফুট, তাৰপিছত সেইটো লেয়াৰটো পানী নোহোৱা হ'ল। আজিকালি মানুহে ৰক ড্ৰিল কৰি পেলাই 700 ফুট 800 ফুট 1000 ফুটলৈকেও পানী নাপায়, আৰু এই লেয়াৰটো যদি শেষ হয় মানুহৰ ইয়াতে খাবলৈ কিন্তু পানী নাই, এইটো এটা ডাঙৰ কথা। গতিকে ফ্লেচ ফ্লাডৰ লগতে আমি সেইখিনিও চাব লাগে। আৰু যেতিয়া আমি ফ্লেচ ফ্লাডৰ চলিউশ্যনৰ কথা ক'ম, লগতে এইটো আমাৰ আমি ভাবিব লাগে যে পানী আচলতে আমাৰ কাৰণে অভিশাপ নহয়, পানীটো আচলতে আশীৰ্বাদ। আমাৰ এই এৰিয়াটোতো মৰুভূমি নহয়, মৰুভূমি হ'লেতো আমি কোনেও ভাল নাপাম, আমাক পানী লাগে। গতিকে পানীটো আমি কেনেকৈ সৎ ভালকৈ ইউজ কৰিব পাৰোঁ, আমাক খোৱা পানীও লাগিব আৰু বানপানীও যাতে নহয়, তেনেকুৱা এটা এপ্ৰ'চ লৈ পেলাই আমি আচলতে চলিউশ্যনটো আগবঢ়াব পাৰিলে ভাল
হয়। ছাৰ, ইয়াৰ উপৰি মোৰ দুটিমান প্ৰশ্ন মনলৈ আহিছে যে সাধাৰণতে আমি সাধাৰণ মানুহে এগৰাকী সাধাৰণ মানুহ হিচাপে মই চিন্তা কৰোঁ বা মই ভাবোঁ যে আমি জনসাধাৰণে কিছুমান এনেধৰণৰ কাৰ্যত আমি লিপ্ত হওঁ যে যিটোৱে আমাৰ এনেধৰণৰ সমস্যাবিলাকক উদগনি দিয়ে। তাৰ ভিতৰত মানুহেই পলিথিনৰ বেগ, প্লাষ্টিক ইত্যাদিবোৰ ডাষ্টবিনত বা ঘৰৰে পেলনীয়া জাবৰ জোথৰবোৰ ছাৰ ডাষ্টবিনত তেওঁলোকে নেপেলায়, নলা নৰ্দমাটো পেলোৱা দেখিবলৈ পোৱা যায়। আৰু তাৰোপৰি ছাৰ, আমাৰ গুৱাহাটীৰ মাজেৰে বৈ যোৱা বাহিনী নৈয়ে হওক বা ভৰলু নৈয়ে হওক, সেইবোৰ যথেষ্ট ছাৰ প্ৰদূষিত হৈ পৰিছে। আৰু এই প্ৰদূষণ কিন্তু এই যিবোৰ নদীৰ যিটো প্ৰদূষণ সৃষ্টি হৈছে সেয়া কিন্তু ছাৰ মানুহেই কৰিছে। গতিকে এই ক্ষেত্ৰত আপুনি ক'ব বিচাৰিব নেকি যে গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ এটা প্ৰধান কাৰণ যে ইয়াৰ বাসিন্দাসকল সচেতন নহয়?
সেইটোতো হয়, কিন্তু আচ্ছা প্ৰথমতে সেইটোৱে কৈ লৈছোঁ, পলিথিনৰ কথাটো কৈ লৈছোঁ। আমাৰ আজিকালি ঘৰৰ পৰা জাবৰ জোথৰবিলাক লৈ যায়, মাহে 30 টকাকৈ দিব লাগে, তাৰমানে দিনত 1 টকাকৈ দিব লাগে। কিন্তু মই দেখিছোঁ তথাপিও মানুহে কিন্তু সেই তেখেতসকলে যোনবিলাকে নিব আহে তেখেতক সিহঁতৰ হাতত নিদিয়ে, ৰাতি সময়ত আন্ধাৰ গৈ পেলাই ক'ৰবাত নলাটোতে পেলালে বা ক'ৰবাত অপেন ডাষ্টবিন এটাত পেলালে, তেনেকুৱা ধৰণৰ আমাৰ মানসিকতাটো আছে। আৰু এজাক বৰষুণ আহিলে এটা অলপ ডাঙৰ নলা যদি আমি চাওঁ, মোৰ ঘৰৰ কাষতে এটা ডাঙৰ নলা আছে, ক'ৰ পৰা জানো ইমান পলিথিন বা প্লাষ্টিকৰ বটল আহি ওলাই মই ক'ব নোৱাৰোঁ। সেইটোতো হয়, নলা নৰ্দমাবিলাকটো বন্ধ কৰি পেলাই সেইটো আমি মানুহে বুজিব লাগিব। মই অকণমান আৰু এটা বেলেগ কথা এটা কৈছোঁ, সেইটো হয়, সেইটো মই নহয় বুলি কোৱা নাই, মানুহটো দুখী হয়। তাৰ লগতে এটা কথা ক'ব লাগিব যে আমি আপুনি ভৰলুৰ কথা ক'লে, বাহিনীৰ কথা ক'লে, বশিষ্ঠ নদী আছে আৰু মৰা ভৰলু, আমাৰ আচলতে এই 4খনে মুখ্যতঃ
নৈ,
নৰ্দমা বুলি ক'ম নে নৈ বুলি ক'ম মই খুব চিয়'ৰ নহয়, এতিয়া নৰ্দমাৰ আকৃতিয়ে অলমষ্ট লৈছেগৈ। এই কেইটা নৈ বা নৰ্দমাৰে আমাৰ পানীখিনি বাহিৰলৈ ওলাই যায়। বাহিৰলৈ বুলি কওঁতে আমাৰ এইপিনে দীপৰ বিলত গৈ পেলাই পৰে, আৰু এইপিনে আমাৰ ব্ৰহ্মপুত্ৰত গৈ পেলাই পৰে, আৰু এইপিনে শিলখাকু বিলটো আছে, গুণ্ডা জানেৰে তেনেকৈ ওলাই গুচি যায়। চ' আমাৰ পিকচাৰটো খুবেই ক্লিয়াৰ। বৰষুণৰ পৰিমাণটো আমি জানো কিমানখিনি হ'ব, আমাৰ বিগত 30-40 বছৰৰ ডেটা লৈ পেলাই আমি এতিয়া এটা মডেল এটা অলৰেডি বনোৱা হৈছে। আচলতে কিমানখিনি ডিউৰেশ্যনত কিমানখিনি বৰষুণ হ'ব পাৰে সেইটো আমি জানো। গতিকে আমি নলা নৰ্দমাবিলাকৰ চাইজো আচলতে উলিয়াব পাৰোঁ। মই এইখিনিতে অকণমান চাইণ্টিফিক কথা এটা কৈছোঁ যে একচুৱেলি এপ্ৰ'চটো কেনেকুৱা হ'ব লাগে। আমি ঘপককৈ এইটোৱে কৈ দিব নালাগে যে মানুহে নৰ্দমাত পলিথিন পেলোৱা কাৰণেহে বানপানী হৈছে, সেইটো নহয়। বহুতকেইটা কাৰণ আছে আৰু ইয়াতে অকণমান চাইণ্টিফিক ৱেত যদি আমি গোটেইখিনি বস্তু ডিজাইন নকৰোঁ তেতিয়াহ'লে কিন্তু এই প্ৰব্লেমটো ছল্ভ নহয়। এতিয়া চাইণ্টিফিক ৱেত আমি কেনেকৈ কৰিব পাৰোঁ সেইটো মই অকণমান ক'ব ওলাইছোঁ। আমি আচলতে গোটেই গুৱাহাটীখনক কেইটামান ৱাটাৰ শ্বেডত ভাগ কৰি ল'ব পাৰোঁ। ৱাটাৰ শ্বেড বস্তুটো এনেকৈ ডিফাইন কৰিব লাগিব, আমি যিকোনো এটা যদি পইণ্ট লওঁ সেই পইণ্টটোলৈ কোন কোন এৰিয়াৰ পৰা বৰষুণ দিলে কোন কোন এৰিয়াৰ পৰা পানী আহি পেলাই সেই পইণ্টটোলৈ আহিব সেইটো কয় ৱাটাৰ শ্বেড। আমি তেনেকৈ গুৱাহাটীখনক আচলতে মই এইটোৰ ওপৰত অকণমান গৱেষণাও কৰি আছোঁ যোৱা প্ৰায় 7-8 বছৰ ধৰি। এতিয়া গুৱাহাটীখনক আমি 38টা ৱাটাৰ শ্বেডত ভাগ কৰি লৈছোঁ। গতিকে সেই পইণ্টকেইটাত যোনকেইটা পইণ্টৰ কথা মই কৈছোঁ সেই পইণ্টকেইটাত নলাৰ চাইজ কিমান হ'ব লাগে সেইখিনি আমি কেলকুলেট কৰি উলিয়াব পাৰোঁ। আৰু সেই প্ৰতিটো নলাই, সেই ৱাটাৰ শ্বেডৰ প্ৰতিটো নলাই আকৌ মেইন ড্ৰেইনত আহি পেলাই কানেক্ট হ'ব লাগিব। এতিয়া পাহাৰ এৰিয়াত যদি আপুনি যদি হলি চাইল্ডৰ এলেকালৈ যায় বা নৱগ্ৰহ এৰিয়ালৈ যদি যায় তাৰ পানীখিনি যোনখিনি মানে বৰষুণৰ পানী পৰিছে সেই পানীখিনি তললৈ নামি আহিবৰ কাৰণে আমাক ড্ৰেইনৰ দৰকাৰ। সেই পানীখিনি আহি আকৌ বেলেগ এটা ড্ৰেইনত সংলগ্ন হ'ব, তেনেকৈ বেলেগ এটা এৰিয়াৰ পৰা আহি আকৌ বেলেগ এটা এনেকৈ নলা বা নৰ্দমাত সংলগ্ন হ'ব। আল্টিমেটলি সেই পানীবিলাক আহি পেলাই হয়তো ভৰলুৰে ওলাই গুচি যাব, বা আমি যদি ছেক্ৰেটেৰিয়েটৰ পিনৰ পৰা যদি কওঁ তেতিয়াহ'লে বাহিনী নৈৰে আহিব। তেনেকৈ আমাৰ আমি প্ৰত্যেকটো নলা নৰ্দমা নৈ কিমান চাইজ হ'ব লাগে, কিমান ডেপ্থ হ'ব লাগে সেইখিনি আমি কেলকুলেট কৰি উলিয়াব পাৰোঁ। আৰু মই কেলকুলেট কৰি দেখিছোঁ যে আমাৰ প্ৰেজেণ্ট ছিষ্টেমত ভৰলুৰ চাইজ আচলতে যিমান হ'ব লাগে তেনেই নগণ্য। আমি ছাপ'জ গোটেই নলা নৰ্দমা চাফ কৰি পেলাইছোঁ, গোটেই গুৱাহাটীৰ নলা নৰ্দমা চাফ কৰি পেলাইছোঁ, ভৰলু বেচিনৰ যিমানখিনি পানী আহিব আজিৰ দিনত যদি ভৰলু নদীটো আমি তেনেকৈ ৰাখোঁ পানীখিনি ওলাই যোৱাৰ কোনো সাধ্য নাই, কেতিয়াও ওলাই নাযায়, গতিকে বানপানী হ'বই। এতিয়া প্ৰথম তাৰ পিছৰ কথাটো আহিলে যে আমি ভৰলুখন খান্দিব পাৰোঁনে নাই আৰু তাৰ বহন ক্ষমতাটো বঢ়াব পাৰোঁনে নাই। মই দেখিছোঁ যে আৰু বহন ক্ষমতা কিছু পৰিমাণে বঢ়াব পৰাৰ ইয়াতে উপায় আছে। আমি ভৰলুৰ ব্ৰহ্মপুত্ৰৰ আমি লেভেলৰ কথা যদি চাওঁ আৰু এতিয়াৰ ভৰলুৰ যদি লেভেলৰ কথা চাওঁ তেতিয়াহ'লে মই দেখিছোঁ যে ভৰলুৰ বহন ক্ষমতাটো আমি বঢ়াব পাৰোঁ, আমি খান্দিব পাৰোঁ। এতিয়া খান্দা ভৰলুটো খান্দিম বুলি কোৱাৰ লগে লগে আৰু বহুত কথা পৰ্যটনৰ কথাও আহি যায়, আচলতে সেইবিলাক কথাও এছ'চিয়েটেড হৈ আছে। আমি গুৱাহাটী বিউটিফিকেশ্যনত সেইবিলাক কথাও ইনকৰ্পৰেট কৰি ল'ব পাৰোঁ। প্ৰব্লেমো আছে তাতে, প্ৰব্লেম মানে আমাৰ ভৰলুৰ ওপৰত বহুতকেইখন ব্ৰিজ আছে অলৰেডি, ব্ৰিজৰ ফাউণ্ডেশ্যনকেইটা খান্দি আমি যদি কওঁ যে 3 মিটাৰ আমি খান্দিব লাগে ভৰলুটো, এতিয়া 3 মিটাৰ তললৈ ফাউণ্ডেশ্যনটো আছে নাই সেইটো কথা। এতিয়া যদি নাই তেতিয়াহ'লে সেই ব্ৰিজকেইখন নতুনকৈ বনাব পাৰিবনে নাই সেইবিলাক কথা আচলতে আছে। আমি যদি কম আছে ডেপ্থটো যদি কম আছে আমি তেতিয়াহ'লে ৰেট্ৰ'ফিটিঙো কৰিব পাৰোঁ, আমি আকৌ ফাউণ্ডেশ্যনটো কিছু তললৈও নিব পাৰোঁ। আচলতে সেইবিলাক উপায়ো আছে। মুঠৰ ওপৰত মই দেখিছোঁ যে ভৰলুৰ কেপাচিটিটো আৰু বঢ়াব পৰা অৱস্থাত আছে, সেইখিনি যদি বঢ়ায় তেতিয়াহ'লে কিছু পৰিমাণে প্ৰথম কথা হ'ল আপুনি এটা কথা মন কৰিব যে আজিকালি যিকোনো ৰাস্তা বনালে ৰাস্তাৰ ছাইডত ড্ৰেইন দিবই লাগিব, এইটো মেণ্ডেটৰী হৈ গৈছে। কিন্তু আমাৰ গুৱাহাটীৰ আপুনি প্ৰতিটো নৰ্দমা চাওক, প্ৰতিটোতে কিন্তু একেবাৰে শুকান অৱস্থাটো পানী জমা হৈ থাকে। আমি ড্ৰেইন বনাইছোঁ মানে আমি মহৰ কাৰণে আচলতে ঘৰ বনাই আছোঁ তাতে। কিয় শুকান অৱস্থাত কিয় এইটো শুকান হৈ যাব নোৱাৰে? সেইটো কাৰণটো হৈছে যে ভৰলু বা বাহিনী কওক বা বৈশিষ্ট্য কওক বা মৰাভৰলু কওক, তাৰ যোনটো বেড লেভেল আছে, বেড লেভেলটো যথেষ্ট ওপৰত। আমাৰ এই ড্ৰেইনবিলাকৰ পৰা আচলতে পানীটো ওলাই যাব নোৱাৰে তাত। গতিকে ভৰলুটো যদি আমি তললৈ লৈ যাব পাৰোঁ, এই নলা নৰ্দমাৰ পৰা বাকী আমাৰ ছাইড ৰোড ছাইড ড্ৰেইন যোনবিলাক আছে সেইবিলাক নেচাৰেলি গৈ পেলাই ভৰলুত পৰিব, পৰিলে এইবিলাক শুকান হৈ থাকিব, আমি ডেংগুৰ পৰাও মানে হাত সাৰিব পাৰিম। বহুত ধৰণৰ কথাই এছ'চিয়েটেড হৈ আছে, আমি সেইবিলাক অকণমান ভালকৈ প্লেন কৰিব লাগিব। কিন্তু আকৌ ভৰলুটো খান্দিলেও মই দেখিছোঁ যে তথাপি প্ৰব্লেম চল্ভ নহয়। বহুতে ডাইভাৰ্চনৰ কথা কয়, আমি কিছু পানী হয়তো শিলসাকু বিললৈ নিব পাৰোঁ। এতিয়া তাতে আকৌ মই আচলতে গৱেষণা কিছু কৰিছোঁ কাৰণে বহুত কথা মূৰত সোমাই আছে, কাৰণে মই কেনেকৈ অকণমান জুকিয়াই লওঁ তাৰ অকণমান মোৰ কষ্টই হৈছে আচলতে, কাৰণ ইমান কথা সোমাই আছে। ইয়াতে মই এটা কথা ক'ম যে আমাৰ যোনবিলাকে পানী ধৰি ৰাখে, বৰচলা বিল, শিলসাকু বিল, দীপৰ বিল, এইবিলাকে আমাৰ পানীবিলাক ধৰি ৰাখে আচলতে। এতিয়া আমি যেতিয়া বৰষুণ দিছে, প্ৰথম যেতিয়া বৰষুণ হয়, খুব বেছি বৰষুণ দিলেও আপুনি দেখিব বানপানীটো নহয়, কিন্তু যেতিয়া ভৰ বাৰিষা আহে এজাক বৰষুণ দিয়াৰ লগে গোটেইখন উপচি পৰে। সেইটো কিহৰ কাৰণে হৈছে? আমি এই বিলবিলাকক আমি নেক্সট পানীটো ল'বৰ কাৰণে আমি আচলতে উপযুক্ত কৰি তোলা নাই। এবাৰ বৰষুণ দিলে বা কিছুদিন বৰষুণ দিলে সেই বিলবিলাক ভৰ্তি হৈ গ'ল, তাৰপিছত আৰু পূৰ হোৱাৰ পিছত আৰু তাৰ পানী ধাৰণ ক্ষমতাটো নোহোৱা হৈ গ'ল। গতিকে আমি এনেকুৱা এটা চিষ্টেম কৰিব লাগে, আজিকালি পাম্পৰ এফিচিয়েঞ্চি যথেষ্ট বাঢ়ি গৈছে, আমাৰ ভাৰ্টিকেল টাৰ্বাইন পাম্প, ভিটি পাম্প বুলি কয়, তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ পাম্প আছে। আমি যদি এটা বৰষুণৰ পিছত আমি সেই পাম্পবিলাক চলাই যদি বিলবিলাক আকৌ পানীৰ লেভেলটো যদি তললৈ নিব পাৰোঁ, তেতিয়াহ'লে নেক্সট যেতিয়া বৰষুণ আহিব সেইবিলাকত যথেষ্ট আৰু ধাৰণ ক্ষমতাটো বাঢ়ি যায় আছে,
বাঢ়িব।
সেইটো এটা কথা, আমি সেইটো তেনেকৈ প্ৰিপেয়াৰ কৰিলে যথেষ্ট কমি যায়। মই এতিয়া ফিগাৰ্ছবিলাক দিব খোজা নাই আমি কেনেকৈ গোটেই প্ৰব্লেমটো ছল্ভ কৰিব পাৰোঁ, কিন্তু মই দেখিছোঁ যে এই গোটেই গুৱাহাটীৰ প্ৰব্লেমটো ছল্ভ কৰিব পাৰি। তাৰ লগতে মই আৰু এটা কথা ভাবিছোঁ, আমি আমাৰ খোৱা পানী নাই, বহুত জেগাত আজিকালি পানী কিনি কিনি খায়।
নিশ্চয় ছাৰ, সেইটো অৱস্থা এতিয়া ষ্টাৰ্ট মানে আৰম্ভ হৈ গৈছে ছাৰ,
আৰম্ভ হৈছে। এতিয়া আমি যদি বৰষুণৰ পানীটো আমি প্ৰত্যেকটো ঘৰত যদি এটা এটা ড্ৰাই চাম, এটা শুকান কুঁৱা যদি বনাব পাৰোঁ, আৰু তাৰ আল্টিমেটলি পানীটো পৰাৰ লগে লগে গৈ পেলাই গ্ৰাউণ্ড ৱাটাৰ টেবুল, আমি আচলতে তলৰ পানীখিনি ধৰি ৰাখিব পৰা কিছুমান লেয়াৰ থাকে, আমি একুইফাৰ বুলি কওঁ, সেইবিলাক এতিয়া শুকাই গৈছে। এতিয়া সেইটোৰ লগত যদি লিংক কৰি দিব পাৰোঁ, লিংক কৰোঁতে এটা খালি আমি চাব লাগিব যে বিষাক্ত পানী যাতে তাতে নাযায়, তালৈ নাযায়। গতিকে এটা ফিল্টাৰ এটা ডিজাইন কৰিব লাগে। ফিল্টাৰটো ডিজাইন কৰিলে আমাৰ তলৰ বালিৰ লেয়াৰটো একেবাৰে শুকান হৈ আছে, আমাৰ খাব পানী নাই, গতিকে সেইটো যদি কৰোঁ বৰষুণৰ পানী তাতে সোমোৱাৰ লগে লগে আল্টিমেটলি গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জটো হ'ব। গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জ হ'লে আমি দমকল মাৰি আকৌ আগৰ দৰে পানী পাম। সেইটো যদি কৰোঁ প্ৰত্যেকটো ঘৰত, আমাৰ গুৱাহাটীত যিমানখিনি ঘৰ আছে প্ৰত্যেকটো ঘৰত যদি আমি এটা এটা যদি কৰোঁ, মই হিচাপ কৰি উলিয়াইছোঁ মাত্ৰ ডায়মিটাৰটো এক মিটাৰ, তিনি ফুট তিনি ইঞ্চি মানে ডায়মিটাৰটো লৈ পেলাই, আৰু চাৰি মিটাৰ যদি দ কৰে তেতিয়াহ'লে আমাৰ ফ্লেশ ফ্লাড প্ৰব্লেমটো 30% কমি যায়।
সেইটো সেই ব্যৱস্থাটো কৰিবৰ কাৰণে এজন গৃহস্থই কিমান ধন খৰচ কৰিব লাগিব ছাৰ?
চাওক, ধন বোলোতে আমি চকুৰ আগত থকা যোনখিনি খৰচ হৈছে আমি সেইটোৱে চাব নালাগিব। আমাৰ আল্টিমেটলি শ্বৰ্ট পিৰিয়ডত কি লাভ হৈছে, লং টাৰ্ম কি লাভ হৈছে, সেই গোটেই কথাখিনি চাব লাগিব। খৰচটোতো আছে, আমি কুঁৱা এটা খান্দিলেও খৰচ, আপুনি এক মিটাৰ ডায়মিটাৰ আৰু চাৰি মিটাৰ বোলোতে আপোনাৰ 7টা বা 8টা কুঁৱাৰ ৰিং লাগিব। তলৰখিনি আমাৰ একো কৰিব নালাগে, শিল দি দিলে হৈ গ'ল, সেইখিনি কথা। তাৰমানে মই ভাবোঁ প্ৰতিজনে হয়তো 15,000 মান টকা, অকণমান এষ্টিমেট কৰিব লাগিব, তথাপিও 12,000-15,000 টকা খৰচ কৰিলে এইখিনি হৈ যাব। আৰু আমি ভৱিষ্যত প্ৰজন্মৰ কথা অকণমান চিন্তা কৰিব লাগিব। আমি আজিয়ে গৈ পেলাই বাৰশ ফুট খান্দি পেলাই পানী নোপোৱা অৱস্থা হ'ল। আমাৰ ল'ৰা ছোৱালী নাতি নাতিনীয়ে সিহঁতেও পানী খাই থাকিব লাগিব, নহ'লে জীৱন সম্ভৱেই নহয়,
সম্ভৱ নহয় ছাৰ।
গতিকে আমি যদি নকৰোঁ আমাক পাপে চুব আচলতে।
ছাৰ মোৰ এইখিনিতে এটি মনৰ প্ৰশ্ন এটি মনলৈ আহিছে যে এই ক্ষেত্ৰত যি ধৰণৰ সজাগতাৰ সৃষ্টি কৰিব লাগিছিল, সেয়া প্ৰশাসনৰ ফালৰ পৰাই হওক বা বিভিন্ন আপোনাৰ অনুষ্ঠান প্ৰতিষ্ঠান যিবোৰ অনুষ্ঠান প্ৰতিষ্ঠান এই বিষয়বোৰৰ সৈতে জড়িত হৈ আছে, তেওঁসকলে তাত সফল হোৱা বুলি আপুনি ভাবিনে ছাৰ?
মই একেবাৰে সফল একে আশাৰে সফল হৈছে বুলি কৈ নিদিওঁ, কিন্তু মই আশাবাদী, পজিটিভ অকণমান চিন্তাধাৰাৰ হিচাপত কৈছোঁ মই যে প্ৰচেছটো কিন্তু আৰম্ভ হৈছে, এতিয়া আৰম্ভ হৈছে, দেৰিকৈ হ'লেও আৰম্ভ হৈছে। আৰম্ভ হোৱাটো খুবেই ভাল চাইন। আজিকালি গুৱাহাটী মেট্ৰ'পলিটান ডেভেলপমেণ্ট অথৰিটিয়ে GMDA পাৰ্মিশ্যন দিয়া সময়ত বহুতত এপাৰ্টমেণ্টত পাৰ্মিশ্যন দিওঁতে কৈ দিছে যে গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জ কৰিব লাগিব, ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং আজিকালি কৰিব লাগিব, এনেকুৱা ধৰণৰ কথাবিলাক আহি গৈছে। আৰু মানুহ আচলতে অৱস্থাৰ দাস, যেতিয়া পানী খাব নোপোৱা হ'ব মানুহক ক'ব নালাগে, মানুহ যথেষ্ট ইণ্টেলিজেণ্ট, তেখেতসকলে নিজেই উপায় উলিয়াই ল'ব, খালি আমাৰ অতি দেৰি হৈ যাব নালাগে সেই উপায়টো উলিয়াওঁতে। এতিয়া ৰাইট টাইম আমি আৰম্ভ কৰিব লাগে, গোটেইবিলাকে এইটো আচলতে বিপ্লৱ হিচাপে ল'ব লাগে যে আমি নিজকে
আৰু আমাৰ ভৱিষ্যত প্ৰজন্ম
প্ৰজন্মই ৰেডি কৰিব লাগিব। ইয়াতে আকৌ মই আকৌ এটা কথাই ক'ম যে এইটো আচলতে সাংঘাতিক ৰকেট ছায়েন্স একো নহয়, আমি গোটেই প্ৰব্লেমটো ধুনীয়াকৈ ছল্ভ কৰিব পাৰোঁ আৰু যথেষ্ট পইচা পাতি অলৰেডি খৰচ হৈয়ে থাকে, গতিকে অকণমান ভালকৈ চিন্তা কৰিলে এইটো প্ৰব্লেম ছল্ভ কৰিব নোৱাৰিম তেনে একো কথা
নাই,
খালি মানসিকতাটো লাগিব, সকলোৰে সহযোগ লাগিব, অকল প্ৰশাসনে নোৱাৰে বা অকল আমাৰ নাগৰিকে নোৱাৰে, ইয়াতে সকলোৰে
উমৈহতীয়া ছাৰ
উমৈহতীয়া
প্ৰচেষ্টা লাগিব, সহযোগিতা লাগিব ছাৰ। ছাৰ এতিয়া আপুনি যিহেতু এই বিষয়টোত অৰ্থাৎ কৃত্ৰিম বানপানীৰ ওপৰত আপুনি যিহেতু অধ্যয়ন কৰি আছে, গৱেষণা কৰি আছে, এই গোটেইখিনি গৱেষণা আৰু অধ্যয়নৰ পৰা আপোনাৰ মনে কি কয় যে অনাগত দিনত সেয়া সম্ভৱ হৈ উঠিবনে ছাৰ?
এতিয়া মই সেইটো অকণমান কোৱাটো দিগদাৰী, কিন্তু মই গৱেষণা কৰি পেলাই এতিয়া কোনটো এৰিয়াত কিমান চাইজৰ ড্ৰেইন হ'ব লাগে, কি কি কৰিব লাগিব গোটেই প্ৰব্লেমটো ছল্ভ কৰিবৰ কাৰণে, গোটেইখিনি আমাৰ লগত ৰেডি হৈ আছে।
হয় ছাৰ,
আমি জোৰকৈ দিব নোৱাৰোঁ, কাকো কাৰো ওপৰত জাপি দিব নোৱাৰোঁ, আমি আমাৰ কাম হৈছে গৱেষণা কৰি যোৱা, এতিয়া ল'বৰ কাৰণে আগবাঢ়ি আহিব লাগিব
ছাৰ। ছাৰ এই মুহূৰ্তত আমাৰ এই অনুষ্ঠানটি বিভিন্নজন শ্ৰোতাই শুনি আছে,
হয়
আপুনি এগৰাকী বিশেষজ্ঞ হিচাপে এই মুহূৰ্তত আমাৰ শ্ৰোতাসকলক এই যিটো বিষয়ত আজি আমি কথা পাতি আছোঁ, বিশেষকৈ গুৱাহাটীৰ কৃত্ৰিম বানপানী, এই সন্দৰ্ভত আমাৰ শ্ৰোতাসকলক আপুনি কি ক'ব বিচাৰিব ছাৰ?
মই এটা কথাই ক'ব বিচাৰিম, আমাৰ মানসিকতাটো এনেকুৱা হ'ব লাগে যে তেওঁ আমাক এইটো কৰি দিব লাগে সেইটো বুলি কোৱাতকৈ মই নিজে যিমানখিনি কৰিব পাৰোঁ, খুব কমকৈও যদি কৰিছোঁ যিখিনি কৰিব পাৰোঁ সেইখিনি কৰিলেও চবেই যদি কৰে তেনেকৈ আল্টিমেটলি প্ৰব্লেমটো বহুত কমি যাব। এতিয়া মই ড্ৰাই চাম্পৰ কথাটো কৈছোঁ আৰু পাহাৰ এৰিয়াত যোনবিলাক মানুহ থাকে তাৰপৰা আমাৰ ইৰোশ্যন হৈ পেলাই যথেষ্ট মাটি তললৈ নামি আহে আচলতে, সেইকাৰণে ড্ৰেইনত যথেষ্ট চিল্টিং হয়, গতিকে তেখেতসকলে আচলতে কৰিব পৰা বহুতখিনি কামেই আছে। আজিৰ ডিছকাশ্যনত হয়তো মই ইমান ডিটেইল ক'ব অকণমান দিগদাৰী হৈছে, কিন্তু গোটেইখিনি বস্তু এই জ্ঞাত তাৰমানে, আৰু যদি তেখেতসকলৰ ইমানখিনি কি কৰিব লাগিব সেইটো যদি তেখেতসকলে জানিব বিচাৰে, মুখেই হওক বা আৰু এনেকুৱা ফিল্ডত বহুতে কাম কৰি আছে, তেখেতসকলৰ লগত আচলতে আলোচনা কৰিলে আৰু সেইটো যথেষ্ট খৰচী নহয়, কিন্তু মই এটা কথাই কওঁ যে বহুতে ভাবে যে যথেষ্ট খৰচ হ'ব নেকি, এনেকুৱা কথা একো নাই, কম খৰচতে আমি যথেষ্ট প্ৰতিৰোধ কৰিব পাৰোঁ, তেতিয়া আমাৰ খোৱা পানীও আমি পাম আৰু এইপিনে ফ্লেশ ফ্লাড প্ৰব্লেমো কমিব
কমিব,
আৰু গুৱাহাটীখন এখন ধুনীয়া নগৰলৈ ৰূপান্তৰিত হ'ব
ছাৰ,
মই সেইটোৱে বিচাৰোঁ। কিন্তু আকৌ সকলো মানুহৰ গুৱাহাটীখন ধুনীয়া কৰাৰ কাৰণে সেই মানসিকতাটো গঢ়ি উঠিব লাগিব, সকলোৱে ভাবিব লাগিব মোৰ গুৱাহাটী, এইখন বেলেগৰ গুৱাহাটী, এইখন প্ৰশাসনৰ গুৱাহাটী, সেইটো ভাবিলে কিন্তু নহ'ব। হয়
ছাৰ, শেষত আপোনাক মই এটা প্ৰশ্ন সুধিব বিচাৰোঁ যে গুৱাহাটী মহানগৰীত জনসংখ্যা বৃদ্ধিৰ লগে লগে বিভিন্ন সমস্যাৰ লগতে এই যিটো কৃত্ৰিম বানপানীৰ উদ্ভৱ হৈছে সেয়া বিভিন্ন কাৰণত প্ৰতিজন ব্যক্তিয়ে ধৰি লওক কিছুসংখ্যক সচেতন, কিছুসংখ্যক সচেতন নহয়, বা চৰকাৰ প্ৰশাসনৰো ধৰি লওক ইয়াত যথেষ্ট সকলো কৰি আছে। কিন্তু ছাৰ, আমি দেখিবলৈ পাওঁ যে প্ৰতিটো বাৰিষাৰ আগমুহূৰ্তত প্ৰশাসনৰ ফালৰ পৰা আমাৰ ঘৰলৈয়ে হওক বা যি বাহিনী নৈয়ে হওক সেইবোৰত ছাৰ খনন কৰা হয়। আৰু এটা বস্তু আমি লক্ষ্য কৰিছোঁ যে প্ৰথমজাক বৰষুণে বিশেষ একো ক্ষতি নকৰে, কিন্তু দ্বিতীয় বা তৃতীয়জাক বৰষুণে এই যিটো কৃত্ৰিম বানপানী সেইটোৰ সমস্যাৰ সৃষ্টি কৰে। ছাৰ এইটো কিয়, প্ৰথমজাকে কিন্তু তেনেকুৱা বিশেষ
সেইটোৱেই আচলতে ক'লোৱে অকণমান যে প্ৰথমজাক বা দ্বিতীয়জাক বৰষুণ অহাৰ লগে লগে আমাৰ এটা আচলতে এইটো হাইড্ৰলজিকেল চাইকেল বুলি কয়, তাৰমানে বাৰিষাটো অহাৰ আগতে যথেষ্ট বাষ্পীভূত হৈ পেলাই পানী ওপৰলৈ উৰি যায় বা কিছু পৰিমাণে আমাৰ মাটিৰ তললৈ যায়। গতিকে যোনবিলাক জলাশয় আছে, জলা মানে পানীটো ধৰি ৰাখিব পৰা যাৰ ক্ষমতা আছে, সৰু পুখুৰীও হ'ব পাৰে, ডাঙৰ বিলো হ'ব পাৰে, এইবিলাকত পানীটো আচলতে যথেষ্ট তলৰ লেভেলত থাকে। তলৰ লেভেলত থকাৰ কাৰণে সিহঁতে এডিশ্যনেলি আকৌ উপৰোক্তভাৱে পানী গ্ৰহণ কৰিব পৰা এটা ক্ষমতা এটা থাকে। যেতিয়াই দুবাৰ তিনিবাৰ বৰষুণ আহি গ'ল, সেই পানীটো ভৰ্তি হৈ যোৱাৰ পিছত আৰু এডিশ্যনেলি পানী ধাৰণ কৰাৰ ক্ষমতাটো নাথাকে। গতিকে যিমানখিনি বৰষুণৰ পানী আহিলে, আমাৰ ছাৰ্ফেচ ৰাণ অফ হৈ পেলাই তাৰমানে ওপৰে বৈ যোৱা পানী যিমানখিনি আহিলে, বিলবিলাক থকা আৰু নথকা একেই কথা হ'ল, কাৰণ এইবিলাক ভৰ্তি হৈ আছে, গতিকে সেইবিলাক চব ওপৰে বৈ যায় আচলতে। সেইকাৰণে পানীৰ ভলিউমটো যথেষ্ট বাঢ়ি যায়। মই সেইকাৰণে কৈছিলোঁ যে আমি যদি প্ৰত্যেকটো বৰষুণৰ পিছতে পাম্পিং এটা ছিষ্টেম যদি আমি কৰি লওঁ, চব একেলগে নহয়, এটা ছিকুৱেঞ্চিয়েলি বেলেগ বেলেগ সময়ত কৰিব লাগিব, সেইটো যদি ভালকৈ প্লেনিং কৰি ল'ব পাৰোঁ, তেতিয়া জলাশয়বিলাকক আমি আৰু বেছি পানী ধাৰণ ক্ষমতাটোৰ কাৰণে সেই জলাশয়বিলাকৰ আমি বঢ়াব লাগে, তেতিয়া আমাৰ এই ফ্লেছ ফ্লাড প্ৰব্লেমটো যথেষ্ট পৰিমাণে কমিব। কিন্তু অকল সেইটোৱে নহয়, তাৰ লগতে আনুষংগিক বহুত কথা আছে।
হয় ছাৰ, ছাৰ এখেতে এটি প্ৰশ্ন নহয়, মোৰ মনলৈ এটি চিন্তা এটা আহিছে, সেই চিন্তাটো মই আপোনাক ক'বলৈ বিচাৰিছোঁ যে আমাৰ যিবোৰ বিশ্ববিদ্যালয় আছে সেইবোৰত যিবোৰে অধ্যয়ন কৰি আছে, তেওঁসকলে এনেধৰণৰ সমস্যাবিলাকৰ ওপৰত আজি ধৰি লওক আই আই টি গুৱাহাটীয়ে হওক বা আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগেই হওক, যিবোৰ বিভাগ এইবোৰ ক্ষেত্ৰৰ সৈতে জড়িত, তেওঁসকলৰ ভূমিকা এই ক্ষেত্ৰত কেনেধৰণৰ হোৱা বুলি আপুনি ভাবে? মানে তেওঁসকলো এক, তেওঁলোক যিহেতু যথেষ্ট ছাৰ শিক্ষিত বা তেওঁলোকে এইবোৰ বিষয়তে যিহেতু অধ্যয়ন কৰে, গতিকে তেওঁসকলৰ ফালৰ পৰা এটা অৱদান আমি আশা কৰিব পাৰোঁনে ছাৰ?
আচলতে আই আই টি গুৱাহাটী বা বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয় বা আমাৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়, এইবিলাকত কাম চলি আছে। খালি মই ভাবোঁ আমাৰ কমন প্লেটফৰ্ম এটা লাগে য'ত এই গোটেই কথাখিনি ভালকৈ ডিছকাশ্যন হ'ব লাগে। মই যোনখিনি কথা কৈ আছোঁ সম্পূৰ্ণ 100% শুদ্ধ নহ'বও পাৰে বা গ্ৰহণযোগ্য নহ'বও পাৰে, আকৌ বেলেগ এজন যেতিয়া আহিব তেতিয়া তেখেতৰ এটা নিজস্ব মতামত এটা থাকিব। আমি গোটেই বস্তুখিনি চালি জাৰি চাই পেলাই আচলতে এটা চাইণ্টিফিক ডিবেট হ'ব লাগে। এতিয়া বহুত ক্ষেত্ৰত মই দেখিছোঁ আমাৰ ইয়াতে সেই প্ৰচেছটো অকণমান কম বুলি মোৰ অনুভৱ। চাইণ্টিফিক ডিছকাশ্যন, চাইণ্টিফিক ডিবেট, সেই বস্তুটো আমাৰ খুব কম হয়। সেইটো বস্তু খুবেই দৰকাৰ, আমাৰ বহুতে কাম কৰি আছে, কিন্তু হঠাতে কোনজনৰ মতামতটো ল'ব বা কোনজনৰ নল'ব সেইটো ডিচিশ্যনটো কোনে দিব, সেইটো আমাৰ সেই চাইণ্টিফিক কমিউনিটি আচলতে বহি লৈ পেলাই ভালকৈ ডিছকাশ্যন কৰি আল্টিমেটলি ফাইনেল এটা আমি কি কৰিম সেই গোটেইখিনি থিৰ কৰি লৈ পেলাই আচলতে একশ্যনটো ল'লে বেছি ভাল।
এখন উমৈহতীয়া মঞ্চৰ প্ৰয়োজন বুলি
একেবাৰে ঠিক কথা কৈছে
ছাৰ, ধন্যবাদ জনাইছোঁ আপোনাক। শ্রোতাসকল, আজি এই অনুষ্ঠানটিত অংশগ্রহণ করিলে অসম অভিযান্ত্রিক মহাবিদ্যালয়ের সহযোগী অধ্যাপক ডক্টৰ দিগন্ত গোস্বামী স্যারে যথেষ্ট ব্যস্ততার মাজতেও তেখেতে আমাক অকণমান সময় দিলে আর এই গুরুত্বপূর্ণ বিষয় সম্পর্কে দুয়োখানে আমাক জানালে, তেখেতক আমি ধন্যবাদ জানাইছো। স্যার, পুনৰ লগ পোৱাৰ প্রতিশ্রুতিৰে আজি আপোনাৰ পৰা বিদায় লৈছো। ধন্যবাদ স্যার।
অনুষ্ঠানটির প্রযোজনা আছিল ডক্টৰ অরূপজ্যোতি চৌধুরীৰ, সম্পাদনা বিতু দাসৰ, আৱহ সংগীত প্ৰাণজিৎ ডেকাৰ। অনুষ্ঠানটির আত ধরলে কথাবন্ধু শরীফুজ্জামানে, কারিকরী দিকত সহায় করিলে হেমপ্রকাশ মাউত আর রাজেশ শর্মায়। ডক্টর অঙ্কুরণ দত্ত আর গীতালী কাকতির ওসরত আমি বিশেষভাবে কৃতজ্ঞ। অনুষ্ঠানটি শুনে আপুনি কেনে পালে সেয়া আমাক জানাবলৈ একেবারে নাপাহরিব। আমার যোগাযোগ নম্বরকেইটা হৈছে 03-61-222-9234 আৰু 8-8-11-0-33-33-7। নমস্কাৰ।